চৰকাৰে দেশৰ আন্তঃগাঁথনি শক্তিশালীভাৱে নিৰ্মাণ কৰাত গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে নিৰ্বাচন হ'বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত EVM আৰু VVPATৰ ব্যাপক সজাগতা অভিযান আৰম্ভ কৰিছে। ৰাহুল গান্ধীয়ে ভিত্তিহীন মন্তব্যৰে সদনক বিপথে পৰিচালনা কৰাৰ অভিযোগ তুলি চৰকাৰে এখন বিশেষাধিকাৰ জাননী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে অহা শনিবাৰে অসমলৈ আহিব আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৱেষ্ট ইণ্ডিজ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। চৰকাৰে দেশৰ আন্তঃগাঁথনি শক্তিশালীভাৱে নিৰ্মাণ কৰাত গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। তেওঁ কয় যে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডত বিশেষ গুৰুত্ব প্ৰদানেৰে শ্ৰমজনিত খণ্ডসমূহত গুৰুত্ব দিয়া হৈছে। লোকসভাত আজি সন্ধিয়া কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনাৰ উত্তৰ দি শ্ৰীমতী সীতাৰমণে কয় যে চৰকাৰে গুণগত শিক্ষা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰসমূহৰ সৈতে কাম কৰিছে। ইয়াৰ পূৰ্বে বাজেট সম্পৰ্কীয় আলোচনাত অংশ লৈ LJPৰ সাংসদ অৰুণ ভাটিয়ে কেন্দ্ৰীয় বাজেটত ৰাষ্ট্ৰীয় উন্নয়নৰ বাজেট বুলি উল্লেখ কৰে। তেওঁ এই বাজেটত ভৱিষ্যমুখী আৰু ঐতিহাসিক বুলি অভিহিত কৰি কয় যে এই বাজেটে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ আধাৰশিলা গঢ়ি তুলিব। বাজেটত কেন্দ্ৰীয় চৰকাৰে বিহাৰক অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনলৈ 2004 চনৰ পৰা 2014 চনৰ ভিতৰত প্ৰায় 3,00,000,000,000 টকা আবণ্টন দিয়াৰ বিপৰীতে 2014 চনৰ পৰা 2024 চনলৈ আবণ্টিত ধনৰাশি 9,00,000,000,000 টকালৈ বৃদ্ধি পাইছে। ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সাংসদ ইন্দ্ৰ হাং চুব্বাই কয় যে বাজেটখনত সমাজৰ সকলো শ্ৰেণীৰ কল্যাণৰ কথা চিন্তা কৰা হৈছে। আপৰ সাংসদ ডঃ ৰাজকুমাৰ সাব্বেৱালে বাজেটত দেশৰ জনসাধাৰণৰ বাবে বিশেষ একো নাই বুলি অভিযোগ কৰে। তেওঁ কয় যে এইবাৰৰ বাজেটত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বাবে আবণ্টিত পুঁজি হ্ৰাস কৰা হৈছে। বিজেপিৰ সাংসদ সুধীৰ গুপ্তাই কেন্দ্ৰীয় বাজেটক প্ৰশংসা কৰি কয় যে এই বাজেটে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ দৰ্শন সম্পূৰ্ণ কৰিব। শ্ৰীগুপ্তাই UPA চৰকাৰৰ শাসনকালত 2013-14 বৰ্ষত কেন্দ্ৰীয় বাজেটত 16,00,000,000 টকা ধাৰ্য কৰাৰ বিপৰীতে বৰ্তমান NDA চৰকাৰৰ সময়ত 2026-27 বৰ্ষৰ বাজেটত 53,00,000,000 টকা ধাৰ্য কৰা হৈছে বুলি উল্লেখ কৰে। লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় বাজেটত কৃত্ৰিম বুদ্ধিমত্তাক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ অভিযান্ত্ৰিক আৰু তথ্য প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাই নিয়োগৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি আশংকা ব্যক্ত কৰে। বৰ্ধিত ভূ ৰাজনৈতিক সংঘৰ্ষৰ বিষয়ে অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পোৱাৰ কথা উল্লেখ কৰি শ্ৰীগান্ধীয়ে কয় যে এই সংঘৰ্ষৰ সৈতে কিদৰে যুঁজ দিয়া হ'ব সেই বিষয়ে বাজেটত কোনো উল্লেখ নাই। তেওঁ ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য চুক্তিৰ বিষয়টো উত্থাপন কৰি চৰকাৰে ডিজিটেল বাণিজ্য নীতিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ হেৰুৱাইছে বুলি অভিযোগ কৰে। ইপিনে বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে এই বাজেটে দৰিদ্ৰ লোকৰ কল্যাণ, কৃষকৰ প্ৰগতি তথা মহিলাসকলক শক্তিশালী কৰাৰ লগতে যুৱচামক সুযোগ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। শিৱসেনাৰ সাংসদ শ্ৰীকান্ত সিন্দেই এই বাজেটক নৱভাৰতৰ প্ৰতিবিম্ব বুলি অভিহিত কৰি কয় যে এই বাজেটত শিক্ষা, স্বাস্থ্য আৰু নিয়োগৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। ৰাজ্যসভাতো আজি 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগে নিৰ্বাচন হ'বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত EVM আৰু VVPATৰ ব্যাপক সজাগতা অভিযান আৰম্ভ কৰিছে। অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ ভোটদাতাসকলক EVM ব্যৱস্থাৰ বিষয়ে সজাগ কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। আয়োগে প্ৰকাশ কৰা মতে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলকেইটাই EVM প্ৰদৰ্শনী শিবিৰত 1,20,000ৰো অধিক ভোটদাতাই অংশ লৈছে। নিৰ্বাচন আয়োগে কয় যে ভোটদাতাসকলক EVMৰ ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান তথা নিৰ্বাচন প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ লক্ষ্যৰে এই সজাগতা অভিযান ৰূপায়ণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কানাডাত হোৱা ভয়াৱহ গুলীয়াগুলীৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে। এই শোকস্তব্ধ সময়ত কানাডাবাসীৰ সৈতে ভাৰত সদায় আছে বুলি শ্ৰীমোদীয়ে আশ্বাস প্ৰদান কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে সদনত বাজেট আলোচনাৰ সময়ত ভিত্তিহীন মন্তব্য কৰি সদনক বিপথে পৰিচালনা কৰাৰ বিৰুদ্ধে চৰকাৰে এখন বিশেষাধিকাৰ জাননী প্ৰেৰণ কৰিব বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। শ্ৰীৰিজিজুৱে আজি সাংবাদিকৰ আগত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মিছা অভিযোগ অনা বুলিও উল্লেখ কৰে। তেওঁ কয় যে লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্দিষ্ট নিয়মাৱলী আছে। তেওঁ ৰাহুল গান্ধীক সদনত উত্থাপন কৰা অভিযোগসমূহৰ সত্যতা প্ৰতিপন্ন কৰাৰ বাবে অনুৰোধ জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ৰাহুল গান্ধীক মন্ত্ৰী হৰদীপ সিং পুৰীৰ বিৰুদ্ধে অভিযোগ অনাৰ বাবেও সমালোচনা কৰে। শ্ৰীৰিজিজুৱে ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয়সমূহ সদনত ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ কৰে। ৰাষ্ট্ৰীয় সুৰক্ষা দেশৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে শ্ৰীগান্ধীক ৰাজনৈতিক মুনাফাৰ বাবে এনেধৰণৰ বিষয় উত্থাপন কৰাৰ পৰা বিৰত থাকিবলৈ আহান জনায়। ইপিনে ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য চুক্তি সন্দৰ্ভত ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে কৃষকসকলৰ কল্যাণৰ কথা মনত ৰাখি সকলোবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সংসদত বাৰম্বাৰ মিছাৰ অভিযোগ উত্থাপন কৰাৰ বাবে বিজেপিয়ে আজি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে বিৰোধী নেতা ৰাহুল গান্ধীয়ে প্ৰদান কৰা আপত্তিজনক মন্তব্যৰ সমালোচনা কৰি তেওঁৰ পৰিকল্পিত ৰাজনৈতিক কৌশলসমূহে সংসদৰ সৌষ্ঠৱ ম্লান কৰিছে বুলি উল্লেখ কৰে। শ্ৰীত্ৰিবেদীয়ে সদনত অধ্যক্ষগৰাকীয়ে সতৰ্ক কৰাৰ পাছতো কংগ্ৰেছৰ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰাৰ লগতে আপত্তিজনক মন্তব্য আগবঢ়ায় বুলি অভিযোগ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে অহা শনিবাৰে অসমলৈ আহিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে ডিব্ৰুগড়ৰ চাবুৱাস্থিত বায়ুসেনা ঘাটিত উপস্থিত হ'ব আৰু তাৰ পৰা মৰাণলৈ যাব। মৰাণত শ্ৰীমোদীয়ে জৰুৰীকালীন অৱস্থাত উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। অনুষ্ঠানৰ অংশ হিচাপে কেইবাখনো যুঁজাৰু বিমানে ঘাইপথত অৱতৰণ কৰাৰ কথা। একাংশ বিমানে আকাশত উৰণ কৌশলো প্ৰদৰ্শন কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা সেতুখন মুকলি কৰিব। শ্ৰীমোদীয়ে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি কৰাৰ পাছত গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আই আই এমৰ অস্থায়ী চৌহদ উদ্বোধন কৰিব আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আমিনগাঁৱত হাইপাৰ স্কেল তথ্য কেন্দ্ৰ মুকলি কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত বিজেপিৰ দলীয় কৰ্মীসকলৰ এখন বৈঠকতো অংশগ্ৰহণ কৰিব। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৱেষ্ট ইণ্ডিজ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আমালৈ বাতৰি অহাৰ পৰলৈ 2 অভাৰত 2 উইকেট হেৰুৱাই 10 ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে কলম্বোৰ আৰ পেমাডাছ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত অষ্ট্ৰেলিয়াই আয়াৰলেণ্ডক 87 ৰানত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 182 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আয়াৰলেণ্ডে 16 অভাৰৰ 5 বলতে আটাইকেইটা উইকেট হেৰুৱাই 115 ৰানহে কৰিবলৈ সমৰ্থ হয়। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ আন এখন ৰোমাঞ্চক খেলত আজি দক্ষিণ আফ্ৰিকাই আফগানিস্তানক 2 অভাৰৰ সময়ত পৰাভূত কৰে। খেলখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেট হেৰুৱাই 187 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত 188 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আফগানিস্তানেও 19 অভাৰ আৰু 4 বলত আটাইকেইটা উইকেট হেৰুৱাই 187 ৰান সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। চৰকাৰে দেশৰ আন্তঃগাঁথনি শক্তিশালীভাৱে নিৰ্মাণ কৰাত গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে নিৰ্বাচন হ'বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত EVM আৰু VVPATৰ ব্যাপক সজাগতা অভিযান আৰম্ভ কৰিছে। ৰাহুল গান্ধীয়ে ভিত্তিহীন মন্তব্যৰে সদনক বিপথে পৰিচালনা কৰাৰ অভিযোগ তুলি চৰকাৰে এখন বিশেষাধিকাৰ জাননী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে অহা শনিবাৰে অসমলৈ আহিব আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৱেষ্ট ইণ্ডিজ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।